الطلاق مرتان فإمساكٌ بمعروف أو تسريح بإحسان ولا يحل لكم أن تأخذوا مما آتيتموهن شيئا إلا أن يخافا ألا يقيما حدود الله فإن خفتم ألا يقيما حدود الله فلا جناح عليهما فيما افتدت به تلك حدود الله فلا تعتدوها ومن يتعد حدود الله فأولئك هم الظالمون
طلاق হৈছে দুবাৰ ইয়াৰ পিছত স্ত্ৰীক হলে বিধিমতে ৰাখি দিয়া নহলে সৎভাৱে এৰি দিয়া আৰু তোমালোকে তোমালোকৰ স্ত্ৰীসকলক জি প্ৰদান কৰিছা তাৰ পৰা কিবা উভতাই লোৱাটো তোমালোকৰ বাবে বৈধ নহয় কিন্তু যদি সিহঁত উভয়ৰ আশংকা হয় যে সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব তেন্তে বিষয়টো সুকীয়া এতেকে যদি তোমালোকে আশংকা কৰা যে সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব এনে অৱস্থাত স্ত্ৰীয়ে যদি কোনো বস্তুৰ বিনিময়ত নিজকে মুক্ত কৰি লয় তেন্তে কোনো অপৰাধ নহ'ব এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা এতেকে তোমালোকে ইয়াক উলংঘন নকৰিবা আৰু যিসকলে আল্লাহৰ সীমাৰেখা উলংঘন কৰে সিহঁতে হৈছে জালিম